এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। স্বদেশত নিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰক অগ্ৰাধিকাৰ দিবলৈ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক আহ্বান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মন কী বাত শ্ৰৱণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি শিলচৰৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ। সমাগত বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। ইউ পি পি এলৰ আজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা। প্ৰধানমন্ত্ৰীৰ মাতৃ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা অশোভনীয় মন্তব্যৰ বিৰোধিতাৰে বিজেপিৰ অসম প্ৰদেশ গোটৰ আজি ৰাজীৱ ভৱন ঘেৰাও। আৰু এছিয়া কাপ হকী প্ৰতিযোগিতাত জাপানৰ বিৰুদ্ধে ভাৰতৰ 3-2 গ'লত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতংগ বাতৰি। দেশে স্থানীয় সামগ্ৰী ব্যৱহাৰত উদগনি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শ্ৰীমোদীয়ে আজি কয় যে উৎসৱৰ বতৰত দেশবাসীয়ে স্বদেশী সামগ্ৰীৰ কথা পাহৰা উচিত নহয়। জীৱনৰ সৈতে জড়িত সকলো সামগ্ৰী স্বদেশী হ'ব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ উৎসৱৰ আনন্দৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটোৰ প্ৰতিও গুৰুত্ব দিবলৈ জনসাধাৰণক আহান জনায়। এইবাৰ বাৰিষা কালত প্ৰাকৃতিক বিপৰ্যয়ে যেন দেশৰ পৰীক্ষা লৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে বিগত কেইটামান সপ্তাহত দেশৰ বিভিন্ন অংশত ব্যাপক বান আৰু ভূমিস্খলন হৈছে। এই ঘটনাসমূহে দেশৰ প্ৰতিগৰাকী লোকক ব্যথিত কৰি তুলিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এনে ঘটনাত আপোনজনক হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বিভিন্ন পৰীক্ষাৰ সকলো পৰ্যায় সফলতাৰে পাৰ কৰা কিন্তু মেধাৰ চূড়ান্ত তালিকাত স্থান নোপোৱা প্ৰাৰ্থীসকলৰ তথ্য মজুত কৰা প্ৰতিভা সেতু ডিজিটেল মঞ্চৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই পৰ্টেলৰ জৰিয়তে ব্যক্তিগত কোম্পানীসমূহে এই প্ৰতিভাসম্পন্ন শিক্ষাৰ্থীসকলৰ তথ্য আহৰণ কৰিব পাৰে আৰু তেওঁলোকক নিয়োজিত কৰিব পাৰে। এই পৰ্টেলৰ জৰিয়তে শ শ প্ৰাৰ্থীয়ে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। দেশৰ অন্যান্য অংশৰ লগতে অসমৰো বিভিন্ন স্থানত প্ৰধানমন্ত্ৰীৰ মন কী বাত সমূহীয়াকৈ শ্ৰৱণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ গণেশপাৰাৰ বাথ মন্দিৰ প্ৰেক্ষাগৃহত মন কী বাত শুনে। ডঃ শৰ্মাই কয় যে এই অনুষ্ঠানে চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰি সমাজত ৰূপান্তৰমুখী কাহিনীৰ প্ৰচাৰেৰে সকলোকে অনুপ্ৰাণিত কৰিছে। গোৱালপাৰা জিলাৰ দুধনৈ বনবাসী মন্দিৰ চৌহদত মন কী বাত অনুষ্ঠানৰ শ্ৰৱণ কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু গোৱালপাৰা জিলা বিজেপিৰ সভাপতি দীপাংকৰ কুমাৰ নাথে এই কাৰ্যসূচীতে জনসাধাৰণৰ সৈতে মন কী বাত শুনে। ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত মন্ত্ৰী, বিধায়ক আৰু বিজেপিৰ কৰ্মকৰ্তাসকলে বুথ পৰ্যায়ত মন কী বাত শুনে। মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ৰূপনগৰৰ জনসাধাৰণৰ সৈতে মন কী বাত শুনে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ উধাৰ বন্দৰ কাছাকান্তি মন্দিৰ পৰিদৰ্শন কৰাৰ লগতে কাছাকান্তি বিদ্যা মন্দিৰৰ মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ 2025-26 বৰ্ষৰ আনটাইত পুঁজিৰ অধীনত এই মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকী বৰাক উপত্যকাত দুদিনীয়া ভ্ৰমণসূচীৰে আজি দুপৰীয়া শিলচৰত উপস্থিত হয়। ডঃ শৰ্মাই আজি শিলচৰৰ ৰাংগিৰাখি পইণ্টত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নৱনিৰ্মিত প্ৰতিমূৰ্তি উন্মোচন কৰি নেতাজীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি স্থাপন হ'ল। আই এম ভেৰি হেপি বিকজ শিলচৰ হেড এ ভেৰি লাইফ কানেক্ট উইথ নেতাজী সুভাষ চন্দ্ৰ বসু। হি ভিজিটেড শিলচৰ টুৱাইচ ইন হিজ লাইফ। টুডে উই আৰ এক্সপ্ৰেছিং আৱাৰ গ্ৰেটিচিউড টু নেতাজী সুভাষ চন্দ্ৰ বসু এণ্ড আই এম ৰিয়েলি ভেৰি হেপি। নেতাজী সুভাষ চন্দ্ৰ বসু ৱাজ দ্য মোষ্ট টাৱাৰিং ফ্ৰীডম ফাইটাৰ। ইভেন গান্ধীজি ইউজ টু চে that he is one of the most towering personality in the freedom movement. Nehru also used to acknowledge him. So Subhas stands in a complete different category than the rest of the people.
নেতাজীৰ মূৰ্তি নৱনিৰ্মাণ আৰু স্থাপন সমিতিৰ উদ্যোগত ভাস্কৰ্যশিল্পী অৰুণ যোগীৰাজে এই 28 ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়। ডঃ শৰ্মাই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিলচৰৰ কেপিটেল পইণ্টৰ পৰা ৰাংগিৰাখাৰিলৈ 700 কোটি টকা ব্যয় সাপেক্ষে এখন উড়ন সেতু নিৰ্মাণ কৰা হ'ব বুলিও উল্লেখ কৰে। তেওঁ লগতে কাছাৰ জিলাৰ উধাৰবন্দ আৰু লক্ষীপুৰৰ 19খন গাঁও ডিমাহাছাৰ সৈতে সংযুক্ত কৰাৰ বিষয়ত কেৱল চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি ঘুংগুৰ বাইপাছত শ্বহীদ মংগল পাণ্ডেৰ নৱনিৰ্মিত প্ৰতিমূৰ্তি এটাও উন্মোচন কৰে। ইয়াত 13খন ৰাজ্যসভাতো অংশ লয়। কাইলৈ তেওঁ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমজিলালৈ গৈ নৱনিৰ্মিত মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব। তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীতো অংশ ল'ব। 2025-26 বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈকে দেশৰ মুঠ ঘৰুৱা উৎপাদন GDPৰ হাৰ 7.8% বৃদ্ধি পাইছে। এই হাৰ বিগত তিনিমহীয়া চক্ৰতকৈ 0.4% বৃদ্ধি পাইছে। এই সন্দৰ্ভত নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে এইদৰে কয়।
প্ৰথম কোৱাৰ্টাৰ অফ 2025-26 আমাৰ GDP গ্ৰ'থ ৰেটটো 7.8% দিছে। সেইটো বৰ এনকাৰেজিং বস্তু, কাৰণ গোটেই পৃথিৱীতে এতিয়া প্ৰায় যিবিলাক এডভান্স কাণ্ট্ৰি আছে সেইবিলাকৰ গ্ৰ'থ ৰেটটো প্ৰায় নোহোৱাৰ নিচিনাই, কোনোবা টেকনিকেল ৰিচেচনতো গৈছে। সেইখিনি সময়ত ভাৰত এটা ব্ৰাইট স্পট হৈ ওলাইছে। তেওঁলোকে ভাৰতৰ যিটো GDP আছে সেইটো বিশ্বৰ যিকেইটা ডাঙৰ ইকনমি আছে তাৰ ভিতৰত হায়েষ্ট গ্ৰ'থ ৰেট ভাৰততে হৈছে। এই ৰেপুটেশ্যনটো ভাৰত বজাই ৰাখিবলৈ Q1ত সামৰ্থ হৈছে। আমি যদি অলপ ছেগমেণ্ট ৱাইজ চাওঁ, কৃষি ক্ষেত্ৰত 3.7% গ্ৰ'থ হৈছে, এইটো এটা ভাল খবৰ আৰু ই ৰুৰেল ইকনমিত কণ্ট্ৰিবিউচন দিব। আৰু মোৰ দৃঢ় বিশ্বাস আছে যে ছেকেণ্ড কোৱাৰ্টাৰ থাৰ্ড কোৱাৰ্টাৰ এইবিলাকত ৰুৰেল ডিমাণ্ড সৃষ্টি কৰিব আৰু ফলস্বৰূপে কনজামশ্যন বেছি হ'ব। আৰু আমাৰ এনেকুৱা এটা অৱস্থা আছে এতিয়া মেক্ৰ' ইকনমিক যিকেইটা পেৰামিটাৰ আছে, সি ইনফ্লেশ্যনেই হওক বা ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ হওক, আমি যথেষ্ট ভাল অৱস্থাত আছো। সেইকাৰণে এই গ্ৰ'থ ৰেটটো ছাষ্টেইন হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে। আৰু এই গ্ৰ'থ ৰেটটো যদি ছেকেণ্ড থাৰ্ড ফৰ্থ কোৱাৰ্টাৰত ছাষ্টেইন হয় এইটো ভাৰতৰ কাৰণে বৰ ধুনীয়া সংকেত আৰু গোটেই পৃথিৱীলৈ এটা বাৰ্তা যাব। পৃথিৱীয়ে ভাৰতৰ মুখে চাই থাকিব গ্ৰ'থৰ কাৰণে, কাৰণ এতিয়া পৃথিৱীত যিহেতু বহুতখিনি জিঅ' পলিটিক্সৰ এডভাৰ্ছ ইম্পেক্ট চলি আছে, দুই এখন যুদ্ধ চলি আছে, ইপিনে ট্ৰেডত এটা ডাঙৰ পৰিৱৰ্তন আহিছে বিকজ অফ দ্য টেৰিফ, তো সেইকাৰণে এই গ্ৰ'থটো ডমেষ্টিক কনজামশ্যন লেড গ্ৰ'থ। আৰু এটা বস্তু মই উনুকিয়াই দিব খুজিছো, ইয়াৰ ভিতৰত যদি আৰু ছেক্টৰেল চাই, ইভেন দ্য টুৰিজিম ছেক্টৰ ইজ ডুইং ভেৰি ভেৰি ৱেল, ইট ইজ এ ভেৰি গুড নিউজ, কাৰণ টুৰিজিম ছেক্টৰটো এনেকুৱা এটা ছেক্টৰ যিটোৱে বহুতখিনি এমপ্লয়মেণ্ট দিয়ে। অভাৰঅল মোৰ মতে এইটো এটা বৰ ভাল ট্ৰেণ্ড।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটী মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102 মেগাহাৰ্টছত, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা 103.3 মেগাহাৰ্টছত, আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা 102.6 মেগাহাৰ্টছত, গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR নিউজ _GSY আৰু ইনষ্টাগ্ৰামত AIR নিউজ _গুৱাহাটী ফ'ল' কৰিব পাৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
সমাগত BTC নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ লগতে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। UPPL দলে আজি 16টা পৰিষদীয় সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথমখন তালিকাত প্ৰকাশ কৰা 18জন প্ৰাৰ্থীকে ধৰি বৰ্তমানলৈকে মুঠ 35জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিত মাখন স্বৰ্গীয়াৰীক UPPL দলৰ প্ৰাৰ্থিত্ব প্ৰদানৰ পাছতে সমষ্টিটোত আনন্দৰ জোৱাৰ উঠিছে। বৰতলাত আজি দলীয় কৰ্মী তথা UPPL সমৰ্থিত ৰাইজে তেওঁক আদৰণি জনায়। ইপিনে বাক্সাৰ শালবাৰী পৰিষদীয় সমষ্টিত দিগন্ত গয়াৰীয়ে BPFৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে তেওঁ জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য কৰিছে। BPF দলে কালি এই নিৰ্বাচনৰ বাবে 10জনীয়া দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। অসম গণ পৰিষদ দলেও আজি BTRৰ নিৰ্বাচনৰ 4টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে কালি 31টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। দলটোৱে চিৰাং জিলাৰ 7টা পৰিষদীয় সমষ্টিৰ ভিতৰত 4টাত প্ৰাৰ্থী দিছে। তামোলপুৰ জিলাত সমাগত BTC নিৰ্বাচন উপলক্ষে শান্তি শৃংখলা বজাই ৰাখি নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163নং ধাৰা অনুসৰি বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি জিলাখনৰ ভিতৰত অনুজ্ঞাপত্ৰ থকা বন্দুক তথা অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অৱশ্যে এই আদেশৰ পৰা নিৰ্বাচনী দায়িত্বত নিয়োজিত আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক ৰেহাই দিয়া হৈছে। ইয়াৰ লগতে ক্ৰীড়াৰ বাবে ৰাইফল ব্যৱহাৰ কৰিবলগীয়া ৰাষ্ট্ৰীয় ৰাইফলছ এছ'চিয়েচনৰ সদস্যসকলে প্ৰশাসনৰ ওচৰত উচিত প্ৰমাণ পত্ৰ দাখিল কৰিহে সেইসমূহ ব্যৱহাৰ কৰিব পাৰিব। কালিৰে পৰা বলবৎ হোৱা এই নিৰ্দেশনা নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈ বলবৎ থাকিব। বিটিসি নির্বাচনের মনোনয়ন প্রত্যাহার সন্দর্ভতো তামুলপুর জেলার জেলা আয়ুক্ত তথা জেলা নির্বাচনী বিষয়া পঙ্কজ চক্রবর্তীয় বিশেষ নির্দেশনা জারি করেছে। এই নির্দেশনা অনুসরি প্রার্থীসহ মুঠ পাঁচগী লোককে মনোনয়ন প্রত্যাহারের সময়ত জেলা নির্বাচনী বিষয়া বা সহকারী নির্বাচনী বিষয়ার কার্যালয়ত প্রবেশের অনুমতি দিয়া হয়েছে। প্রার্থীর সঙ্গে থাকা গাড়ির সংখ্যা তিনখন সীমিত করা হয়েছে। জেলাখনের আরক্ষী অধীক্ষকে সকলো ধরনের সুরক্ষা ব্যবস্থা গ্রহণ করব বলে নির্দেশনাত কোয়া হয়েছে। কার্যালয়ের 100 মিটার ব্যাসার্ধর ভিতর জনসমাবেশ নিষিদ্ধ করার লগতে পার্কিংয়ের বাবে থাকা নির্ধারিত স্থানতহে যান বাহন সমূহ রখাবলে নির্দেশ দিয়া হয়েছে। কেবল বৈধ পরিচয়পত্র বা নির্বাচনী দায়িত্বত থাকা লোকসকলকহে কার্যালয়ত প্রবেশের অনুমতি দিয়া হব বলে নির্দেশনা জারি করা হয়েছে। বরপেটা জেলার হাউলিত আজি আরক্ষী 7টি শিশু আর 3গী মহিলাসহ 13জন রোহিঙ্গিয়া লোকক আটক করে। আরক্ষী জানা মতে এই লোকসকলে প্রায় 10 বছর পূর্বে ভারত প্রবেশ করেছিল আর দীর্ঘদিন জম্মুত আশ্রয় লিয়েছিল। শ্রোতাসকলে সন্ধ্যার আঞ্চলিক বাতৰি পরবর্তী অংশ শুনক নিরুপমা বৰঠাকুৰৰ পৰা।
বিহার নির্বাচনের প্রাক্ষণত দারভাঙ্গাত এখন নির্বাচনী প্রচার সভাত কংগ্রেসের রাহুল গান্ধীয়ে প্রধানমন্ত্রী নরেন্দ্র মোদীর মাতৃ সন্দর্ভত করা অশোভনীয় মন্তব্যের বিরোধিতার বিজেপির প্রদেশ গোটে আজি কংগ্রেসের মুখ্য কার্যালয় রাজীব ভবন ঘেরাও করে। গুয়াহাটির রাজীব ভবনের সম্মুখত বিজেপির সহস্রাধিক কার্যকর্তায় রাহুল গান্ধী আর কংগ্রেসের বিরুদ্ধে প্রতিবাদ সাব্যস্ত করে রাহুল গান্ধীয়ে বিনা শর্তে ক্ষমা খোঁজার দাবি তোলে। বিজেপির কার্যকর্তাসকলে ভবিষ্যতে এনে কর্মপরা বিরত থাকবে কংগ্রেস দলক সকিয়াই দিয়ে। বাক্সা জেলার শালবাড়ী মহকুমার অন্তর্গত গাতিস্থিত শ্রী শ্রী রাস মহোৎসবর বাকরিত গাতিবাসী রাইজর সহযোগত সদৌ অসম ছাত্র সন্থার শান্তিপুর শাখার চতুর্থ বার্ষিক অধিবেশন আজি দিনজোড়া কার্যসূচীরে অনুষ্ঠিত হয়। প্রায় 250 ছাত্র ছাত্রীরা অংশগ্রহণ করা এই অধিবেশনত পতাকা উত্তোলন, শহীদ তর্পণ আদি কার্যসূচী রূপায়ণ করা হয়। ইয়ার পাশাপ বিষয় বাছনি সভা, প্রতিনিধি সভা, মুক্তি সভা অনুষ্ঠিত হওয়ার সন্ধ্যার ভাগলে সাংস্কৃতিক কার্যসূচীরও আয়োজন করা হয়েছে। বিহারের রাজগীরত অনুষ্ঠিত পুরুষের এশিয়া কাপ হকি প্রতিযোগিতায় ভারতে আজি জাপানক 3-2 গোলত পরাস্ত করে। হরমনপ্রীত সিংয়ে 2টা গোল করার বিপরীতে মনদীপ সিংয়ে 1টা গোল দিয়ে। জাপানের হয়ে কোসে কাবাওয়ে 2টা গোল দিয়ে। ইয়ার পূর্বে অনুষ্ঠিত আন এখন খেল চীনে কাজাখস্তানক 13-1 গোলত পরাস্ত করে। এই প্রতিযোগিতার বিজয়ী দলটে 2026 চনত হবলগিয়া পুরুষের হকি বিশ্বকাপের স্থান নিশ্চিত করব। নিরাপত্তাজনিত কারণে পাকিস্তানে আর বিত্তীয় অসুবিধার বাবে ওমানে প্রতিযোগিতার পৰা নাম বাতিল করা তেওঁলোকৰ স্থানত বাংলাদেশ আর কাজাখস্তানত অন্তর্ভুক্ত করা হয়। উত্তর পূবর প্রথমগী অর্জুন বটা বিজয়ী এথলিট ভোগেশ্বর বড়ার জন্মদিন উপলক্ষে 3 সেপ্টেম্বর উদযাপন করবলিয়া অভিরুচি ক্রীড়া দিবসের সঙ্গে সংগতি রাখি আজি রংপুর জেলার ক্রীড়া সন্থায় শিবসাগরের জয়সাগরত দিনজোড়া কার্যসূচীরে আন্তঃক্লাব সাঁতোর প্রতিযোগিতার আয়োজন করে। 2004 চনের এথেন্স অলিম্পিকত দেশক প্রতিনিধিত্ব করা ভারোত্তোলক প্রতিমা কুমারী দেবীয়ে এই প্রতিযোগিতার উদ্বোধন করে। প্রায় 150 শতাধিক প্রতিযোগীয় এই প্রতিযোগিতার অংশ লয়। এই অনুষ্ঠানতে 13গী সমাজকর্মী আর সাংবাদিককে সম্বর্ধনা জানানো হয়। গোয়ালপাড়া জেলার ক্রীড়া সন্থার উদ্যোগত ডি এন সিংহ স্টেডিয়ামত দুদিনিয়াক আয়োজিত জাহিরুল হক আর নৌসাদ আলী কোয়রণী কাবাডী প্রতিযোগিতার আজি সামরণি পড়ে। প্রতিযোগিতার লড়া শাখার আজি অনুষ্ঠিত চূড়ান্ত খেলখনত আমজঙ্গা কাবাডী দল আর ছোৱালীৰ শাখার জেনিয়াম ক্লাবে বিজয়ী খিতাপ অর্জন করে। বজালি জেলার বাঘমারা সমীপর হুকিলারপাড় গাঁওনিবাসী জনস্বাস্থ্য কারিকরী বিভাগের অবসরপ্রাপ্ত কর্মচারী অসম আন্দোলনের নেতা করিন্দ্র দাসর যা নিশা গুয়াহাটির এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুর সময় তেওঁর বয়স আছিল 63 বছর। গুয়াহাটির হেপিভিলা নিবাসী বকু জওয়াহরলাল নেহরু মহাবিদ্যালয়ের অবসরপ্রাপ্ত উপাধ্যক্ষ ভবেশ চন্দ্র গোস্বামীর যা নিশা গুয়াহাটি চিকিৎসা মহাবিদ্যালয় হাসপাতালত মৃত্যু হয়। মৃত্যুর সময় তেওঁর বয়স আছিল 72 বছর। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। স্বদেশত নিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰক অগ্ৰাধিকাৰ দিবলৈ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক আহ্বান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মন কী বাত শ্ৰৱণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি শিলচৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ। সমাগত বিটিসি নির্বাচনের বাবে রাজনৈতিক দলসমূহের প্রচার অভিযান অব্যাহত। ইউপিপিএলর আজি দ্বিতীয়খন প্রার্থী তালিকা ঘোষণা। প্রধানমন্ত্রীর মাতৃ সন্দর্ভত রাহুল গান্ধীয়ে করা অশোভনীয় মন্তব্যের বিরোধিতার বিজেপির প্রদেশ গোটর আজি রাজীব ভবন ঘেরাও। আর এশিয়া কাপ হকি প্রতিযোগিতায় জাপানের বিরুদ্ধে ভারতের 3-2 গোলত জয়লাভ। সন্ধ্যার আঞ্চলিক বাতৰি ইমানেই। পরবর্তী বাতৰি 7:10 শুনিবলৈ পাব।